গুড ইভিনিং, এইটো আকাশবাণী কহিমা, চামলাগা খবৰ পঢ়ি আছে ভাবিনী কিকন। পহিলা হেডলাইন্স, ইউনিয়ন মিনিষ্টাৰ কৃতি বৰ্ধন সিং কৈছে ভাৰত লগা গ্ৰোথটো গুড গভৰ্ণেন্স আৰু একাউণ্টেবিলিটি বাৰ আছে। নাগালেণ্ড পুলিচ পৰা নতুন ইমিগ্ৰেচন এক্ট নীতিৰে ফৰেইনাৰ্ছ ৰিপৰ্ট কৰিয়া মেণ্ডেটৰী এনফৰ্চ কৰিছে। প্ৰধানমন্ত্ৰী মোদী পৰা ষ্টুডেণ্টছ খান গে এক্সামছ পৰা আগে চাবলৈ আৰু লাইফ স্কিলছতে ফকাছ কৰিবলৈ কৈছে। আৰু নাগালেণ্ড স্কিল এণ্ড অণ্টাৰপ্ৰেনৰশ্বিপ ডেভেলপমেণ্ট মিছনটো পহিলা বাৰ এণ্টাৰপ্ৰাইজ ৰেডিনেছ ৱৰ্কশ্বপ লৈছে। এতিয়া পূৰা খবৰ। ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এণ্ড এক্সটাৰ্নেল এফেয়াৰ্ছ কৃতি বৰ্ধন সিং আজি কৈছে ভাৰতটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ নীতিৰে ভাল চৰকাৰ চলা, ডিজিটেল বদলাৱ আৰু ভাল জিম্মেদাৰী লোৱা নিমিত্তে লগাতাৰ ইকনমিক গ্ৰোথ দেখি আছে। কহিমাতে একটা প্ৰেছ কনফাৰেন্সকে এড্ৰেছ কৰি কিনে মিষ্টাৰ সিং কৈছে বেছি ডেভেলপ দেশ খান বাৰবি কোভিড নাইণ্টিন সময়তে হলে বি ভাৰতটো ইকনমিক গ্ৰোথ ৰেজিষ্টাৰ কৰি জাৰি থাকিছে।
Our economy still continues to grow. Why? Because of our good governance under the leadership of Honorable PM Modi. The efficiency of the government has increased. The accountability of all those responsible has increased, whether it is officer, whether it is ministry. And this has largely come about through the information technology that our government uses, and, you know, the digital technology that we use.
ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টছ লগা ৰলকে ধ্যান দি কিনে মিনিষ্টাৰ কৈছে ভাৰতটো চালিছ দেশ ওপৰৰ লগতে ট্ৰেড এগ্ৰিমেণ্টছ ছাইন কৰিছে, যোনটো পৰা ভাৰত লগা প্ৰডাক্টছ খান নিমিত্তে গ্ল'বেল মাৰ্কেটছ খুলিছে, এম এছ এম ই ছাপৰ্ট কৰিছে আৰু নৌজোৱান খানগে ৰোজগাৰ ওলাই দিছে। ইউনিয়ন বাজেট 2026-27 ওপৰতে তাই কৈছে এইটোতো বিকশিত ভাৰত 2047 লগা স্বপ্নাৰ লগতে জুৰিয়া লম্বা সময় লগা ৰোডমেপ আছে।
It will empower our youth, it will strengthen our industry, it will strengthen our manufacturing sector, it will generate employment.
মিষ্টাৰ সিং আৰু কৈছে নৰ্থ ইষ্টটো টুৰিজম, ইক' টুৰিজম, এগ্ৰ' ফৰেষ্ট্ৰী আৰু অৰ্গেনিক খেতি বাৰীতে বেছি ক্ষমতা ধৰি আছে। আৰু ভৰসা দিলাই কিনে কৈছে কি বেছি চৰকাৰী স্কিমছটো ৰুৰেল আৰু ৰিম'ট ইলাকা খান্দে ইকনমিক গ্ৰোথ ঠিক পুঞ্জিবলৈ ডিজাইন কৰিছে। কমিশনাৰ অফ পুলিচ ডিমাপুৰ পৰা ঘৰ বহিবলৈ দিয়া খানগে ইমিগ্ৰেচন আৰু ফৰেইনাৰ্ছ এক্ট 2025 লগা নিচেৰে ফৰেইন নেশ্যনেলছ খানগে জি উইলিবি ৰিপৰ্ট কৰিয়াৰ কাৰণে কাৰা পৰা চলাবলৈ ডাইৰেক্ট কৰিছে। আজি একটা নটিফিকেশ্যন ইছ্যু কৰিয়া দে কমিশনাৰ অফ পুলিচ কম ফৰেইনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ডিমাপুৰ আউতুলা টি ইমছেন কৈছে হোটেলছ, হোমষ্টেজ, হস্পিটেলছ, এডুকেশ্যনেল ইনষ্টিটিউচনছ আৰু চব দুচৰা এষ্টাব্লিছমেণ্টছ যোনখন বহিবলৈ জাগা দি থাকে ইটো খান ফৰাম থ্ৰী, যোনটো পহিলা ফৰাম চি কৈ ইটো দ্বাৰা ফৰেইনাৰ্ছ খান আহিয়া 24 ঘণ্টাৰ মাজতে তাইখান আহিয়া আৰু বহিব থাকি ৰিপৰ্ট কৰিব লাগে জানাইছে। এক্ট আৰু ৰুলছ হিচাপে চব ফৰেইনাৰ্ছ লগা ৰেকৰ্ডছটো ইলেক্ট্ৰনিকেলি কমচে কম এক চাল নিমিতে মেইনটেইন কৰিব লাগে আৰু অথৰিটিছ খান পৰা যেতিয়া মাঙে দিব লাগে। ফৰেইনাৰ্ছ ৰিপৰ্ট কৰিয়াটো নেশ্যনেল ছিকিউৰিটি নিমিতে দৰকাৰ থাকিয়া কৈ কিনে পুলিচ পৰা যদি ফেইল হলে পিনেল একশ্যন ইনভাইট কৰিয়া ৱাৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা পৰীক্ষা পে চৰ্চা লগা নাইন্থ এডিশ্যন দে ষ্টুডেণ্টছ খান লগতে বাতচিত কৰিছে। ছেকেণ্ড ভিডিঅ' এপিছড আজি ৰিলিজ কৰিয়া দে এক্সামছ সময়তে কেনেকুৱা ষ্ট্ৰেছ আৰু এংজাইটিকে জিতিব লগা ওপৰতে প্ৰধানমন্ত্ৰীকে কথা কৰিয়া দেখি পাইছে আৰু ষ্টুডেণ্টছ খানগে এক্সামছ পৰা পাৰ চাবলৈ আৰু লাইফ স্কিল, স্পৰ্টছ, ক্ৰিয়েটিভিটি আৰু ছেল্ফ গ্ৰোথতে ধ্যান দিবলৈ প্ৰেৰণা দিছে। বাতচিত সময়তে তাই ষ্টুডেণ্টছ খানগে তাইখান লগা অণ্টাৰপ্ৰেনৰিয়েল চাফাৰটো ছোট ষ্টাৰ্টআপছ পৰা শুৰু কৰিবলৈ বঢ়াবা দিছে আৰু কৈছে ডাঙৰ ভাৱনা খানটো সদায় ছোট শুৰুৱাত পৰা বাঢ়ে।
किसको लगता है मैं ड्रोन बनाऊं, किसको को लगता है कि मैं घर में बिजली की व्यवस्था ऐसी खड़ी कर दूं। अपने किसी चार दोस्तों को जानती होगी जो टेक्नोलॉजी में एक्सपर्ट हैं, एक आध दोस्त है फाइनेंस में एक्सपर्ट है। चलो चार लोगों की टोली बना दे, साइड में अपन स्टार्टअप शुरू करते हैं। जरूर नहीं कोई स्टार्टअप के लिए कोई 25 साल की उम्र चाहिए, आप कभी भी शुरू कर सकते हैं।
प्रधानमंत्री চিভিক জিম্মেদাৰী লগা দৰকাৰ ওপৰতে বি জোৰ দিছে আৰু ষ্টুডেণ্টছ খানগে একদম লাগিয়া নিয়ম খান যেনেকা কদে কদে মহিলা নেফেলাবলে, ৰাস্তা খান্দে নাথুকিবলে, ট্ৰেফিক ছিগনেল মানিবলৈ আৰু খা লোৱা নেফেলাবলৈ ফল' কৰিবৰ কাৰণে জোৰ কৰিছে। তাই কৈছে সদায় ডিচিপ্লিন থাকিয়া দস্তুৰটো দেশকে বানাৰে একটা দৰকাৰ ৰোল খেলে। প্ৰধানমন্ত্ৰী আৰু কৈছে ডিচিপ্লিন বৰা দিশা দে তাতে প্ৰেৰণা বৰা চাফাৰকে মজবুত কৰায়। চাৰজন নাগা ৰাইটাৰ্ছকে ৰাইটাৰ্ছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক কেনেডা লিটাৰেৰী এৱাৰ্ডছ 2026 দিছে। এৱাৰ্ডিজটো হলে মনলমো কিকনগে ডিষ্টিংগুইছড পোট আৰু ৰাইটাৰ হিচাপে বিশ্বৰীতা ক্ৰোচাগে ডিষ্টিংগুইছড পোট আৰু ৰাইটাৰ নিমিতে, কেমিয়া য়ানলামগে এমাৰ্জিং ৰাইটাৰ আৰু আৰ্টিষ্ট নিমিতে আৰু ডক্টৰ টিয়ালীলা কিকনগে ডিষ্টিংগুইছড পোট আৰু গ্ল'বেল পোট্ৰী এম্বেচেডৰ এৱাৰ্ড দিছে। এৱাৰ্ডছটো ছাটাৰডে ৱাংখাও গভৰ্ণমেণ্ট কলেজ মনতে ইণ্টাৰনেশ্যনেল লিটাৰেৰী গালা দে ৰাইটাৰ্ছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ভেনকুভাৰ লগা প্ৰেছিডেণ্ট অশোক ভাৰ্গাৱা বৰা দিছে। আকাশবাণী কহিমা বৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দে ফ'ল' কৰিবি। আপুনি খান বৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমা বৰা শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। আই ডি এ এন লগা নিচেদে নাগালেণ্ড স্কিল এণ্ড অণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট মিছন এন এছ ই ডি এম টো কহিমাতে ফেব্ৰুৱাৰী 6 তাৰিখ আৰু 7 তাৰিখে 2 দিন লগা এণ্টাৰপ্ৰাইজ ৰেডিনেছ ছাপৰ্ট ৱৰ্কশ্বপটো লৈছে। ৱৰ্কশ্বপটো হলে এন এছ ই ডি এম লগা পইলা কদম চীন কৰিছে আৰু প্ৰদেশ পুৰা পৰা জুনিয়ৰ মাইক্ৰ আৰু এছপাইৰিং অণ্টাৰপ্ৰিনৰ্ছ খানকে একে লগতে আনিছে। ৱৰ্কশ্বপটো একটা মজবুত আৰু বাতচিত কৰিব পৰা ডিজাইন কৰিছে আৰু এন এছ ই ডি এম বৰা পাৰ্টিচিপেণ্টছ খান কাৰণে আছান আৰু টিকাও ঠিক চাবনিমদে মেণ্টৰশ্বিপ আৰু হেণ্ড হোল্ডিং ছাপৰ্ট পৰা ফল' আপ কৰিবলৈ প্লেন কৰি আছে। অপেনিং ছেশ্যনতে কথা কৈ কিনে আণ্ডাৰ ছেক্ৰেটাৰী এণ্ড প্ৰজেক্ট মেনেজাৰ ইনচাৰ্জ এন এছ ই ডি এম আই চাংচাং কৈছে ভাষা আৰু বেকগ্ৰাউণ্ডো অণ্টাৰপ্ৰিনৰশ্বিপতে বাধা নহ'ব লাগে আৰু চেলেৰিতে খালি নিৰ্ভৰ কৰিয়া ভাৱনা পৰা আগেয়ে বাঢ়ি কিনে বেৰোজগাৰীকে এড্ৰেছ কৰিবলৈ আৰু প্ৰদেশ লগা ইকনমিকে মজবুত কৰাবলৈ দৰকাৰ খান কৈছে। ৱৰ্কশ্বপটো বিজনেছ কিনা কৰিব লাগে লগা নিয়ম ডিজিটেল স্কিলছ ফিনেন্সিয়েল লিটাৰেচি ৰিস্ক মেনেজ কৰিয়া ৰেগুলেটৰী জানকাৰী আৰু ক্ৰেডিট স্কিমছ ল'বলৈ পাৰিয়া খান কভাৰ কৰিছে। ৱৰ্কশ্বপটো চাৰ্টিফিকেশ্যন চেৰেমনীৰ লগতে শেষ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছেচেলছ কাৰণে 175 মিলিয়ন ডলাৰ লগা একটা স্পেচিয়েল ইকনমিক পেকেজ ঘোষণা কৰিছে। ছেচেলছ লগা প্ৰেছিডেণ্ট ডঃ পেট্ৰিক আৰ্মিনীকে নই দিল্লীতে লগ কৰিয়া পিছতে জইণ্ট প্ৰেছ মিটকে এড্ৰেছ কৰি কিনে মিষ্টাৰ মোদী কৈছে ইটো পেকেজটো ছচিয়েল হাউজিং ই মবিলিটি ভকেচনেল ট্ৰেইনিং হেল্থ ডিফেন্স আৰু মেৰিটাইম ছিকিউৰিটিকে মদত কৰিব। ভাৰত আৰু ছেচেলছ পৰা কিচিম কিচিম ছেক্টৰছ যেনেকৈ হেল্থ মিটিৰলজি ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু গুড গভৰ্ণেন্স কাৰণে 7টা মেমৰেণ্ডা অফ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰিছে। অৱসৰতে মিষ্টাৰ মোদী কৈছে ভাৰত আৰু ছেচেলছটো খালি জিঅ'গ্ৰাফীৰ পৰাহে নহয় কিন্তু ইতিহাস পৰা আহা কালি নিমদে বিশ্বাস আৰু স্বপ্না বাতি কিনে আহি আছে। তাই আৰু কৈছে একটা মেৰিটাইম পড়োশী আৰু বিশ্বাস কৰিয়া পাৰ্টনাৰ হিচাপে ছেচেলছটো ভাৰত লগা ভিজন মহাসাগৰ আৰু ব্লু ইকনমিৰে একটা খাছ জাগা ধৰি কিনে আছে।
मैरीटाइम नेबर्स के रूप में ब्लू इकोनॉमी हमारे लिए एक स्वाभाविक सहयोग का क्षेत्र है। हम मरीन रिसर्च कैपेसिटी बिल्डिंग डेटा शेयरिंग जैसे क्षेत्रों में भारत की विशेषज्ञता सेशल्स के साथ साझा करेंगे। रक्षा सहयोग और मैरीटाइम सुरक्षा हमारी साझेदारी के महत्वपूर्ण स्तंभ है।
ইটোতো প্ৰেছিডেণ্ট আৰ্মিনীৰ পৰা যোৱা চাল অক্টোবৰতে অফিচ শুৰু কৰাৰ পিছতে ভাৰতে পইলা ভিজিট আছে। ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আজি মিজোৰামতে চাইৰাং আৰু আছামতে শিলচৰ মাজতে নতুন যাত্ৰী ৰেল সেৱাটো ভাৰ্চুৱেলি শুৰু কৰি দিছে। নই দিল্লীতে ইভেণ্টকে এড্ৰেছ কৰি কিনে মিষ্টাৰ বৈষ্ণৱ কৈছে শিলচৰটো নৰ্থ ইষ্টাৰ্ণ ইলাকাতে একটা বেছি দৰকাৰ কমাৰ্চিয়েল চেণ্টাৰ আছে। তাই কৈছে 11,000 কৰোৰ টকা ওপৰ লগা ৰেলৱে বাজেটটো নৰ্থ ইষ্টাৰ্ণ ইলাকা নিমিত্তে দি দিছে আৰু 72,000 কৰোৰ টকা নিচিনা লগা প্ৰজেক্টটো ইলাকা নিমিত্তে আহি আছে।
ईस्टर्न स्टेट्स के लिए हिस्टोरिक बजट रेलवे का दिया है 11,486 करोड़ रुपीज का और आज नॉर्थ ईस्टर्न स्टेट्स में 72,468 करोड़ रुपीज के यानी 72,000 करोड़ रुपए के प्रोजेक्ट्स चल रहे हैं।
मिनिस्टर आरो न्यू पैसेंजर फैसिलिटीज भी गुवाहाटी रेलवे स्टेशन के उद्घाटन कर दिशे। নাগালেণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যন এন পি এছ ইৰ পৰা এন চি এছ আৰু এলাইড ছাৰ্ভিচেছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2026 লগা ৰিজাল্টছ ঘোষণা কৰি দিছে। পূৰা জানকাৰীটো কমিশ্যন ৱেবছাইট পৰা www.npsc.nagaland.gov.in পৰা চাবলৈ পাৰিব আৰু তাইখন লগা নটিছ বৰ্ড পৰা বি চাব পাৰিব। এন পি এছ ইৰ পৰা মেইন এক্সামিনেশ্যনটো 20 এপ্ৰিল পৰা ল'বলৈ তৈয়াৰী হোৱা বি জনাইছে। খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে। ইউনিয়ন মিনিষ্টাৰ কৃতি বৰ্ধন সিং কৈছে ভাৰত লগা গ্ৰোথটো গুড গভৰ্ণেন্স আৰু একাউণ্টেবিলিটিৰ পৰা আছে। নাগালেণ্ড পুলিচ পৰা নতুন ইমিগ্ৰেশ্যন এক্ট নিচেৰে ফৰেইনাৰ্ছ ৰিপৰ্ট কৰিয়া মেণ্ডেটৰী এনফৰ্চ কৰিছে। প্ৰধানমন্ত্ৰী মোদী বৰা ষ্টুডেণ্টছ খানকে এক্সামছ পৰা আগে চাবলৈ আৰু লাইফ স্কিলছতে ফ'কাছ কৰিবলৈ কৈছে আৰু নাগালেণ্ড স্কিল এণ্ড অণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট মিছনটো পইলাবাৰ এণ্টাৰপ্ৰাইজ ৰেডিনেছ ৱৰ্কশ্বপ লৈছে। ইটো লগত আজি চাম লগা খবৰ ইমানতে শেষ কৰি আছে। শুনি থাকিবি অহাকালি পুজোৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে। গুড নাইট।